যাত্ৰা পুস্তক ১৮ অধ্যায় মুচিক দিয়া যীচুৰ পৰামৰ্শ। ঈশ্বৰে মুচিলৈ আৰু নিজৰ প্ৰজা ইজৰাইললৈ যি যি কাৰ্য কৰিলে, বিশেষকৈ যীহুৱাই মিছৰৰ পৰা ইজৰাইলক কেনেকৈ বাহিৰ কৰি আনিলে, সেই সকলো কথা মুচিৰ শহুৱেক মিদিয়নীয়া পুৰোহিত যীচুৱে শুনিবলৈ পালে। তেতিয়া মুচিৰ শহুৱেক যীচুৱে মুচিৰ ভাইজ্যা চিপুৰাক আৰু দুজন পুত্ৰক ঘৰলৈ পঠোৱাৰ পাছত তেওঁ এজন পুত্ৰৰ নাম গেচুম, কাৰণ মুচিয়ে কৈছিল, মই বিদেশত প্ৰৱাসী হৈ আছো, আৰু আনজন পুত্ৰৰ নাম ইলিয়েজৰ, কাৰণ তেওঁ কৈছিল, মোৰ পূৰ্বপুৰুষৰ ঈশ্বৰে মোক সহায় কৰিছিল আৰু তেওঁ মোক ফৰুণৰ তৰোৱালৰ পৰা উদ্ধাৰ কৰিলে। মুচিয়ে মৰুভূমিত ঈশ্বৰৰ পৰ্বতৰ যি ঠাইত তম্বু তৰি আছিল, সেই ঠাইলৈ মুচিৰ শহুৱেক যীচুৱে মুচিৰ ভাইজ্যা আৰু দুজন পুত্ৰক লগত লৈ আহিল। তেওঁ মুচিক ক'লে, মই তোমাৰ শহুৰ যীচুৱে তোমাৰ ভাইজ্যা আৰু তাই দুজন পুত্ৰক লগত লৈ তোমাৰ ওচৰলৈ আহিছো। মুচিয়ে তেওঁ শহুৱেকক লগ ধৰিবলৈ বাহিৰলৈ ওলাই গ'ল আৰু তেওঁক প্ৰণাম কৰি চুমা খালে। তেওঁলোকে ইজনে সিজনৰ ভাল বেয়া খবৰ ল'লে আৰু তাৰ পাছত তম্বুলৈ সোমাই গ'ল। তাৰ পাছত যীহুৱাই ফৰুণ আৰু মিছৰীয়া লোকসকললৈ আৰু ইজৰাইলীয়া লোকসকলৰ বাবে যি যি কৰিছিল, বাটত তেওঁলোকলৈ যি সকলো ক্লেগ ঘটিছিল আৰু যীহুৱাই তেওঁলোকৰ কেনেকৈ উদ্ধাৰ কৰিলে, সেই সকলো কথা মুচিয়ে তেওঁৰ শহুৱেকক ক'লে। যীহুৱাই মিছৰীয়াসকলৰ হাতৰ পৰা ইজৰাইলক উদ্ধাৰ কৰি তেওঁলোকৰ বাবে যি যি সকলো মংগল কৰিলে, সেই কাৰ্যবোৰৰ বাবে যীচুৱে আনন্দ কৰিলে। যীচুৱে ক'লে, যিজন সৰ্বশক্তিমান ঈশ্বৰে মিছৰীয়াসকলৰ হাতৰ পৰা আৰু ফৰুণৰ হাতৰ পৰা তোমালোকক উদ্ধাৰ কৰিলে, সেই যীহুৱাৰ গৌৰৱ হওক। যীহুৱা যে সকলো দেৱতাবোৰতকৈ মহান, তাক মই এতিয়া জানিলো, কাৰণ মিছৰীয়াসকলে যেতিয়া ইজৰাইলী লোকসকলৰ বিৰুদ্ধে গৰ্ব আচৰণ কৰিছিল, তেতিয়া ঈশ্বৰে তেওঁৰ লোকসকলক তেওঁলোকৰ পৰা উদ্ধাৰ কৰিছিল। তাৰ পাছত মুচিৰ শহুৱেক যীচুৱে ঈশ্বৰৰ উদ্দেশ্যে হোম বলি আৰু মংগলাৰ্থক বলি উৎসৰ্গ কৰিলে। হাৰুণ আৰু ইজৰাইলৰ সকলো পৰিচাৰক আহি ঈশ্বৰৰ সন্মুখত মুচিৰ শহুৱেকৰ সৈতে ভোজন কৰিলে। তাৰ পাছদিনা মুচিয়ে লোকসকলৰ সুদ বিচাৰ কৰিবলৈ বহিল। ৰাতি পুৱাৰে পৰা সন্ধ্যালৈকে লোকসকল তেওঁৰ চাৰিওফালে থিয় হৈ আছিল। মুচিয়ে লোকসকললৈ কৰা সকলো কাৰ্য দেখি তেওঁ শহুৱেকে তেওঁক ক'লে, তুমি লোকসকলৰ সৈতে এয়া কি কাৰ্য কৰিছা? তুমি কিয় অকলে বহি থাকা আৰু লোকসকল ৰাতিপুৱাৰ পৰা সন্ধ্যালৈকে তোমাৰ চাৰিওফালে থিয় হৈ থাকে? তেতিয়া মুচিয়ে তেওঁ শহুৱেকক ক'লে, লোকসকলে ঈশ্বৰৰ নিৰ্দেশনৰ কথা সুধিবলৈ মোৰ ওচৰলৈ আহে। যেতিয়া তেওঁলোকৰ মাজত বিবাদ হয়, তেতিয়া তেওঁলোক মোৰ ওচৰলৈ আহে। তেতিয়া মই এজনৰ লগত আনজনৰ মীমাংসা কৰোঁ আৰু মই ঈশ্বৰৰ বিধি আৰু ব্যৱস্থাবোৰ তেওঁলোকক বুজাই দিওঁ। তেতিয়া মুচিৰ শহুৱেকে মুচিক ক'লে, তুমি যি কাৰ্য কৰি আছা, সেই কাৰ্য বৰ ভাল নহয়। এই দায়িত্ব তোমাৰ বাবে ভাৰস্বৰূপ হৈছে, সেয়েহে তুমি অকলে বহন কৰিব নোৱাৰিবা। এইদৰে কৰিলে তুমি আৰু তোমাৰ ওচৰলৈ অহা লোকসকল নিশ্চয় ভাগৰি পৰিব। মোৰ কথা শুনা, মই তোমাক পৰামৰ্শ দিম, আৰু ঈশ্বৰ তোমাৰ লগত থাকক, কাৰণ তুমি ঈশ্বৰৰ সন্মুখত লোকসকলৰ প্ৰতিনিধি হৈ তেওঁলোকৰ বিবাদৰ কথা ঈশ্বৰৰ ওচৰত জনোৱা। তুমি তেওঁলোকক তেওঁৰ বিধি আৰু ব্যৱস্থাবোৰ শিকোৱা উচিত। তেওঁলোকে চলিবলগীয়া পথ আৰু কৰিবলগীয়া কাৰ্য তেওঁলোকক দেখুওৱা। তুমি এই লোকসকলৰ মাজৰ পৰা সক্ষম, ঈশ্বৰক সন্মান কৰা আৰু অন্যায় ঘৃণা কৰা সত্যবাদী লোকক মনোনীত কৰা। লোকসকলৰ ওপৰত তেওঁলোকক সহস্রপতি, শতপতি, পঞ্চাশপতি আৰু দশপতি নিযুক্ত কৰা। তেওঁলোকে লোকসকলৰ সকলো সাধাৰণ বিষয়বোৰৰ সোধ বিচাৰ কৰিব, কিন্তু কঠিন বিষয়বোৰ বিচাৰৰ বাবে তোমাৰ ওচৰলৈ আনিব। সকলো সাধাৰণ বিষয়ৰ বিচাৰ তেওঁলোকে নিজেই কৰিব। এইদৰে কৰিলে তোমাৰ কাৰণে সহজ হ'ব আৰু তেওঁলোকে তোমাৰ সৈতে ভাৰ বহন কৰিব। তুমি যদি এইদৰে কাৰ্য কৰা আৰু ঈশ্বৰে যদি তোমাক এইদৰে কৰিবলৈ আজ্ঞা দিয়ে, তেতিয়া তুমি সহ্য কৰিব পাৰিবা আৰু লোকসকল সন্তুষ্ট হৈ নিজৰ ঘৰলৈ যাব পাৰিব। সেয়ে মুচিয়ে তেওঁ শহুৱেকৰ কথা শুনিলে আৰু তেওঁ কোৱাৰ দৰে সকলো কৰিলে। মুচিয়ে সকলো ইজৰাইলৰ মাজৰ পৰা সক্ষম লোকসকলক মনোনীত কৰি লোকসকলৰ ওপৰত সহস্ৰপতি, শতপতি, পঞ্চাশপতি আৰু দশপতি এইদৰে প্ৰধান লোক নিযুক্ত কৰিলে। তেওঁলোকে সাধাৰণ পৰিস্থিতিত লোকসকলৰ বিচাৰ কৰিছিল, কঠিন বিষয়বোৰ তেওঁলোকে মুচিৰ ওচৰলৈ আনিছিল, কিন্তু সাধাৰণ বিষয়বোৰ তেওঁলোকে নিজে বিচাৰ কৰিছিল। তাৰ পাছত মুচিয়ে শহুৱেকক বিদায় দিলে আৰু জিতু তেওঁৰ নিজৰ দেশলৈ গুচি গ'ল।